এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম মন্ত্ৰীসভাই দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি ক্ৰয় বিক্ৰীৰ নতুন বিশেষ কাৰ্যবিধি অৰ্থাৎ এছঅপিত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত তেওঁ এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক ভূমি ক্ৰয় বিক্ৰী কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ লগতে কয় যে ভূমি বিক্ৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। ভূমি ক্ৰয় কৰা বা বিক্ৰী কৰা লোকৰ আয়ৰ উৎসৰ ওপৰতো দৃষ্টি ৰখা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আনহাতে একেধৰ্মৰ লোকৰ মাজত ভূমিৰ বেচা কিনাৰ ক্ষেত্ৰত নতুন এছঅপি প্ৰযোজ্য নহয় বুলি তেওঁ কয়। আজিৰ বৈঠকত অসম উদ্যান শস্য উন্নয়ন লিমিটেডৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে মন্ত্ৰীসভাই 6 কোটি টকা মঞ্জুৰি দিয়ে। আজি মন্ত্ৰীসভাই 969 কোটি টকাৰ 4টা বিনিয়োগৰ প্ৰস্তাৱতো অনুমোদন জনায়। এই বিনিয়োগৰ জৰিয়তে 2704টা নিয়োগ সৃষ্টি হ'ব। বিটিচি নিৰ্বাচনৰ অধিসূচনাৰ বাবে সৰু সজাইত হৈ যোৱা ঝুমুৰ বিনন্দিনীত অংশ লোৱা শিল্পীসকলক অহা 12 অক্টোবৰত মাননি প্ৰদান কৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। ইপিনে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 8 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 13 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বুলি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে 13 ছেপ্টেম্বৰত বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'ব। নিশাটো গুৱাহাটীত কটাই তেওঁ 14 ছেপ্টেম্বৰত নুমলীগড় আৰু মঙলদৈত আয়োজিত কাৰ্যসূচীতো অংশ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজৰ 194 কিলোমিটাৰ দৈৰ্ঘৰ ৰেলপথ দ্বৈতকৰণত অনুমোদন জনাইছে। উত্তৰ পূব সীমান্ত ৰেলৱে 3634 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প ৰূপায়ণ কৰিব। উল্লেখযোগ্য যে এই ৰেলপথছোৱা উজনি অসমৰ সৈতে দেশৰ বাকী অংশক সংযোগ কৰাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। দ্বৈতকৰণৰ ফলত ৰেলপথছোৱাৰে ৰেল চলাচলত সুবিধা হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ৰেল সংযোগ অধিক উন্নত কৰি অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। বিশ্বনাথ জিলাৰ উচ্ছেদিত ননকে জাপৰিগুৰি অঞ্চলত আজি জিলা প্ৰশাসনৰ উদ্যোগত গছপুলি ৰোপণ আৰু তাঁৰৰ বেৰ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়। মহাম্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত বিশ্বনাথ আঞ্চলিক পঞ্চায়তৰ দ্বাৰা 24 লাখৰো অধিক টকা ব্যয় সাপেক্ষে এই কাম সম্পন্ন কৰা হ'ব। এই অনুষ্ঠানত আজি কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মীৰ লগতে আত্মসহায়ক গোট আৰু ছাত্ৰ ছাত্ৰীসকলে গছপুলি ৰোপণ কৰে। গুৱাহাটী মহানগৰীত আজি সন্ধিয়াৰ ভাগত হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাবিত হৈ পৰে। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাঁও, ৰুক্মিণীনগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায়। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীৱ যানজঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথচাৰীসকল কেইবা ঘণ্টাজুৰি পথত আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। ধেমাজি জিলাত ৰূপায়িত উন্নয়নমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি জিলাখনত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অলপতে ধেমাজি, চিচিবৰগাঁও আৰু জোনাই বিধানসভা সমষ্টিৰ উন্নয়ন সন্দৰ্ভত পৰ্যালোচনা কৰাৰ পাছতে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াসকলে আজি এই অগ্ৰগতিৰ বুজ লয়। বৈঠকত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় প্ৰমুখ্যে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে। গুজৰাটৰ আহমেদাবাদত চলি থকা কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত আজি অসমৰ অভিনৱ গগৈ আৰু হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰি এই প্ৰতিযোগিতাত ৰাজ্যখনৰ খেলুৱৈৰ সোণৰ পদকৰ সংখ্যা 4লৈ বৃদ্ধি কৰিছে। যুৱ শাখাৰ 71 কিলোগ্ৰামত অভিনৱ গগৈয়ে আৰু জুনিয়ৰৰ 71 কিলোগ্ৰাম শাখাত হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰে। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈ দুগৰাকীৰ সফলতাত অভিনন্দন জ্ঞাপন কৰিছে। প্ৰতিযোগিতাত অসমৰ পৰা 5গৰাকী ভাৰোত্তোলকে অংশ লৈছে আৰু ইয়াৰ আগেয়ে ধৰ্মজিৎ দেওঘৰীয়া আৰু ভাৱনা গগৈয়ে সোণৰ পদক অৰ্জন কৰিছিল। কাইলৈ অন্তিমগৰাকী ভাৰোত্তোলক হিচাপে জুনিয়ৰৰ 79 কিলোগ্ৰাম শাখাত বেদব্ৰত ভৰালীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। বজালী জিলাৰ শিঙিমাৰী গাঁও নিবাসী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যুৱ অধিবক্তা চম্পক তালুকদাৰৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। কিছুদিন ধৰি তেওঁ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। যুৱ অধিবক্তাগৰাকীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ৰ কৰ্মচাৰী জিলাখনৰ লাহোৱাল বাইপাছ নিবাসী আখতাৰ হুছেইনৰ আজি মৃত্যু হয়। বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ থকা হুছেইনৰ মৃত্যুৰ সময়ত বয়স হৈছিল 56 বছৰ।